এয়া আকাশবাণী গুৱাহাটী।
পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম মন্ত্ৰীসভাৰ বৈঠকত কৰ ফাঁকি ৰোধ আৰু মূল্য সংযোজিত কৰ গাঁথনিক অধিক শৃংখলিত কৰাৰ বাবে সিদ্ধান্ত, ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ সীমান্ত সুৰক্ষা বাহিনীৰ নিৰ্দেশনা, সোণাইৰ উপায় বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন বিভাগক নিৰ্দেশ, যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ, আৰু নাগপুৰত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত অস্থায়ী হিচাপে 2013 চনৰ পূৰ্বৰে পৰা কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লক্ষ্যৰে অসম মন্ত্ৰীসভাৰ বৈঠকত অসম পৌৰ নিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক 2025ত অনুমোদন জনোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ 71খন পৌৰ নিকায়ৰ 1044গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ বিচৰা হৈছে। নিয়মীয়াকৰণৰ পাছত এই কৰ্মচাৰীসকল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অধীনস্থ কৰ্মচাৰীত পৰিণত হ'ব আৰু তেওঁলোকৰ চাকৰিৰ বদলিৰ সুবিধা থাকিব। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই বিষয়ে সদৰি কৰে। অন্য ৰাজ্যৰ পৰা অসমলৈ কৰ ফাঁকি দি সামগ্ৰী অনাটো বন্ধ কৰা আৰু নিৰীক্ষণ কৰাৰ অৰ্থে অসম মূল্য সংযোজিত কৰ সংশোধনী নিয়মাৱলী 2025ৰ খচৰাৰ লগতে অসম মন্ত্ৰীসভাৰ এই বৈঠকত অসম ৰাজহুৱা বিতৰণ সংশোধনী আদেশ 2025তো অনুমোদন জনোৱা হৈছে। এই আদেশৰ আধাৰত এতিয়াৰে পৰা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ ম্যাদ 3 বছৰৰ পৰা 5 বছৰলৈ বৃদ্ধি কৰা হ'ব। ইয়াৰ লগতে বৈঠকত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত অসমীয়া বিভাগৰ শিক্ষকসকলক অসমীয়া মাধ্যমৰ লগতে অন্য মাধ্যমৰ বিদ্যালয়তো নিয়োজিত কৰাৰ বাবে একেটা কেডাৰৰ অধীনলৈ অনাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ অধিকাৰ আইনৰ অধীনত আৰ্থিকভাৱে পিছপৰা লোকৰ সন্তানৰ বাবে 25% আসন সংৰক্ষণ ব্যৱস্থা প্ৰযোজ্য কৰাৰ অৰ্থে এটা ৱেব পৰ্টেল মুকলিৰ প্ৰস্তাৱতো বৈঠকত অনুমোদন জনোৱা হৈছে। BTRত উচ্চ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিয়মীয়া বিধিতো বৈঠকে কালি অনুমোদন জনায়। সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 4,096 কিলোমিটাৰ জোৰা এলেকাত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অঞ্চলটোত নিয়োজিত ক্ষেত্ৰ বিষয়াসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্মাণৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰটোত সীমান্ত অঞ্চলত এনে 80টা অবৈধ নিৰ্মাণৰ ঘটনা পোহৰলৈ আহিছিল। বাহিনীটোৰ উত্তৰ বংগ সীমান্তই প্ৰকাশ কৰা মতে এনে নিৰ্মাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সীমান্ত সুৰক্ষা বাহিনীয়ে কালি জাৰি কৰা এটা বিবৃতিত এই বিষয়ে প্ৰকাশ কৰা হয়। এই অনুসৰি অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত বাংলাদেশী কুটাঘাতকাৰীয়ে ভাৰতৰ সীমান্ত অঞ্চলৰ দক্ষিণ দিনাজপুৰ জিলাৰ মালিকপুৰত যোৱা 5 ফেব্ৰুৱাৰী নিশা প্ৰৱেশ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ ওপৰত আক্ৰমণৰো চেষ্টা চলায়। ইয়াৰ ফলত এজন জোৱান আহত হোৱাৰ লগতে এজন বাংলাদেশী নাগৰিক আহত হয়। এই কুটাঘাতকাৰীকেইজনে ভাৰতত মাদক দ্ৰব্যৰ চোৰাং সৰবৰাহ আৰু ডকাইতিৰ অভিসন্ধিৰে প্ৰৱেশ কৰা বুলি বাহিনীটোৰ সূত্ৰই প্ৰকাশ কৰে। এই লোকসকলে BSFৰ জোৱানৰ অস্ত্ৰ শস্ত্ৰ কাঢ়ি নিয়াৰো চেষ্টা চলাইছিল যদিও সফল নহল বুলি সূত্ৰটোত প্ৰকাশ পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো সীমান্ত সুৰক্ষা গোটকে কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শোণিতপুৰ জিলাৰ সোণাইৰ উপায় বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে প্ৰস্তুত কৰা ৰূপৰেখাসহ ৰাজ্য চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষণ আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক শপতনামা দাখিলৰ নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশনা অনুসৰি অহা 6 মাৰ্চত এই শপতনামা দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে সোণাইৰ উপায় বন্যপ্ৰাণী অভয়াৰণ্যৰ দখলকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ক লৈ এটা স্বেচ্ছাসেৱী সংগঠনে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। বন্যপ্ৰাণী অভয়াৰণ্যখনৰ ভিতৰত থকা গাঁওসমূহৰ বিস্তৃত জৰীপ চলোৱা হৈছে বুলি শুনানিকালত বন বিভাগে ন্যায়ালয়ক অৱগত কৰে। বন বিভাগৰ এই তথ্যৰ পাছতে উচ্চ ন্যায়ালয়ে প্ৰধান মুখ্য বন সংৰক্ষণ আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক দখল মুক্ত কৰাৰ বাবে ৰূপৰেখাসহ শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ পথত অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। আগৰতলাত কালি ভাৰ্চুৱেল ব্যৱস্থাৰে আয়োজিত নিযুক্তিপত্ৰ বিতৰণৰ কাৰ্যসূচীত দিয়া ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয়, ত্ৰিপুৰা চৰকাৰে কোনোধৰণৰ বৈষম্য বা দুৰ্নীতি অবিহনে সম্পূৰ্ণ স্বচ্ছভাৱে চাকৰি প্ৰদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে। যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে শান্তি স্থাপনৰ উদ্দেশ্যে ত্ৰিপুৰাৰ সৈতে 3খন চুক্তি স্বাক্ষৰ কৰে বুলিও তেওঁ কয়। ত্ৰিপুৰাত সশস্ত্ৰ সংগঠনসমূহ উৎখাত কৰি আত্মসমৰ্পণৰ জৰিয়তে সদস্যসকলক মূল সুঁতিলৈ ঘূৰাই অনা হৈছে। তেওঁ লগতে কয় যে স্থায়ী বাসস্থান, শিক্ষা, স্বাস্থ্যসেৱা আৰু চাকৰিৰ সুযোগ প্ৰদান কৰি মোদী চৰকাৰে ব্ৰু ৰিয়াং জনসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিছে। ইয়াৰ পূৰ্বে অশান্ত আৰু দুৰ্নীতিগ্ৰস্ত হিচাপে পৰিগণিত ৰাজ্যখন বৰ্তমান উন্নয়নৰ দিশলৈ গতি কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পুৰাতত্ব আইনৰ অধীনত এতিয়াও সংৰক্ষিত কীৰ্তিচিহ্ন হিচাপে স্বীকৃতি নোপোৱা আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ বিভিন্ন স্থানত থকা আহোম ৰাজত্বকালৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চিনাক্তকৰণ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্থানত হোৱা দখল প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গ্ৰহণ কৰিছিল। যোৰহাটত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। জিলাখনৰ মহবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনথলী অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। আজি পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। পৰহিলৈ হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱেও অংশ লৈছে। আজি নামঘৰৰ তোৰণ উন্মোচন, মূল সমিতিৰ কাৰ্যনিৰ্বাহক, প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন আৰু গ্ৰন্থমেলা মুকলি কৰা হ'ব। দিনৰ ভাগত মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। পৰহিলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই পতাকা উত্তোলন কৰিব। এই পতাকা উত্তোলনস্থলীত কাঁচ আকৃতিৰ বেদী নিৰ্মাণ কৰা হৈছে। তদুপৰি 94 অধিৱেশনৰ সৈতে সংগতি ৰাখি 94 খোল আৰু 94 যোৰ তাল লৈ গায়ন বায়নসকলে মাংগলিক ধ্বনি কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা আৰু ধৰ্মালোচনা সভাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা চাৰিদিনীয়াকৈ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত হৈছে। কালি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই মহোৎসৱ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ হাজৰিকাই সমবেত লেখক সাহিত্যিকসকলৰ প্ৰতিভা, অভিজ্ঞতা আৰু উপলব্ধিয়ে ছাত্ৰ সমাজক উপকৃত কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানত অংশ লৈ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আয়োজিত এই সাহিত্য মহোৎসৱে ছাত্ৰসকলৰ লগতে উদীয়মান লেখকসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশত ইন্ধন যোগাব বুলি আশা প্ৰকাশ কৰে। আফ্ৰিকাৰ সাহিত্যিক টেটে মিচেল কেপোমাচিয়ে অনুষ্ঠানটোত সন্মানিত অতিথি হিচাপে অংশ লৈ তেওঁৰ অভিজ্ঞতা আৰু উপলব্ধি ছাত্ৰ সমাজৰ আগত দাঙি ধৰে। গুৱাহাটীৰ কলা সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফোকেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। আফ্ৰিকাক কেন্দ্ৰীয় বিষয় হিচাপে লৈ আয়োজিত মহোৎসৱত ভাৰতৰ লগতে বিশ্বৰ 25 দেশৰ কমেও 120 লেখক সাহিত্যিকে অংশ লৈছে। মহোৎসৱৰ আটাইকেইটা দিনত কমেও 50 আলোচনা সত্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ'ব। গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীক কৰ্ণাটকৰ চেদামত আয়োজিত ভাৰতীয় সংস্কৃতি উৎসৱত ভাৰত গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে শ্ৰীগোস্বামীক এই সন্মান প্ৰদান কৰা হৈছে। যোৱা 3 ফেব্ৰুৱাৰীৰ পৰা কৰ্ণাটকত অনুষ্ঠিত এই উৎসৱত ভাৰত গৌৰৱ সন্মানেৰে সন্মানিত গোস্বামীয়ে নুমলীগড়ৰ দেওপাহাৰ সংৰক্ষণকে ধৰি সিংহাসন পাহাৰ, নুমলীগড়ৰ কালিয়নী, দৈয়াং সংৰক্ষণৰ লগতে অবৈধ শিলবালি খননৰ বিৰুদ্ধে কাম কৰি আছে। দিহিং পাটকাই সংৰক্ষণৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰতো তেওঁ শক্তিশালী ভূমিকা লৈছিল। ধেমাজিত কাইলৈৰ পৰা সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। 2017 ডিব্ৰুগড়ত গঠন হোৱা সোণোৱাল কছাৰী সাহিত্য সভাই জনগোষ্ঠীটোৰ সমাজ, ভাষা, সংস্কৃতিকে ধৰি বিভিন্ন দিশত উত্তৰণৰ বাবে প্ৰয়াস চলাই আহিছে। অধিৱেশনৰ অংশ হিচাপে সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত গৃহ উদ্বোধন, গ্ৰন্থ উন্মোচন, প্ৰদৰ্শনী আৰু খাদ্যমেলা উদ্বোধন, সাহিত্য প্ৰতিযোগিতা, আলোচনা চক্ৰকে ধৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ সহযোগত নগাঁও জিলা পুথিভঁৰালত আজি এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পাল মুখ্য অতিথি হিচাপে এই কৰ্মশালাত উপস্থিত থাকিব। এই কৰ্মশালাত উদ্যোগী, ব্যৱসায়ী, আগ্ৰহী বিনিয়োগকাৰী, ব্যৱসায়িক প্ৰতিষ্ঠান, আত্মসহায়ক গোট আদিৰ সদস্যসকলে অংশ ল'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত শনিবাৰে নিশা 8:02 পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে 03612661876 আৰু 2662325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত পৌৰ নিকায়ৰ 1044 কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকৰণৰ বাবে বিধেয়কত অনুমোদন জনোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে 1044 কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকৰণ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰায় 60.42% ভোটদানেৰে 70 দিল্লী বিধানসভাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। ভোটগ্ৰহণ সমাপ্তিৰ পাছতে বিভিন্ন সংস্থাই প্ৰকাশ কৰা এক্সিট পলৰ ফলাফলে 27 প্ৰতীক্ষাৰ অন্ত পেলাই দিল্লীত এইবাৰ বিজেপিয়ে জয়লাভ কৰিব বুলি সম্ভাৱনা স্পষ্ট কৰাৰ বাতৰিটোক অসমীয়া খবৰ কাকতে দিল্লীত 27 বনবাসৰ অন্ত পেলাব বিজেপিয়ে শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম আৰু অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে যোৱা 20 জানুৱাৰী ডনাল্ড ট্ৰাম্পে দ্বিতীয়বাৰলৈ শপত গ্ৰহণ কৰাৰ পাছত অবৈধ আৱাসী বুলি অভিহিত কৰি মূলতঃ ভাৰতীয় নাগৰিকসকলক দেশখনৰ পৰা বিতাৰিত কৰিবলৈ পদক্ষেপ লোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে কলম্বিয়াই উভতালে ভাৰতে আদৰিলে শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। একেটা বাতৰিৰ দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম ইউ এছ এয়াৰক্ৰাফ্ট উইথ 104 ডিপৰ্টেড ইণ্ডিয়ানছ লেণ্ডছ ইন অমৃতসৰ। চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ পুষ্টি সাধনৰ বাবে পি এম পোষণৰ অধীনত থকা মধ্যাহ্ন ভোজনৰ তালিকাত চাউলৰ গুড়ি, ৰাগি গুড়ি, চৰ্বিবিহীন ছয়াবিন, হালধি, নিমখ, ডালচেনি পাউডাৰ আৰু গুড়ৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা এবিধ বিশেষ পানীয় অন্তৰ্ভুক্ত কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট প্ৰস্তাৱৰ জৰিয়তে অসমৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বিশেষ পেকেজৰ প্ৰতিশ্ৰুতি দিও কাৰ্যকৰী নকৰাৰ বাতৰিটোক দৈনিক অসম কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। খেলৰ বাতৰি। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি মহাৰাষ্ট্ৰৰ নাগপুৰত খেলোৱা হ'ব। বিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত দিনৰ 1:30 খেলখন আৰম্ভ হ'ব। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নৱম দিন পৰ্যন্ত অসমৰ পদক সংখ্যা 20 বৃদ্ধি হৈছে। ল'ৰা ছোৱালীৰ 25 বছৰ অনুৰ্ধ শাখাত নৱাগত লনবল খেলুৱৈ বিতু দাস, সুৰঞ্জনা বৰুৱাৰ লগতে পুৰুষৰ ডাবলছত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে ৰূপৰ পদক লাভ কৰে। লনবলৰ বাকী থকা 4টা ইভেণ্টৰ খেল আজি হ'ব। কালি অসমৰ 4গৰাকী বক্সাৰে নিজৰ নিজৰ ইভেণ্টত ছেমি ফাইনেলত প্ৰৱেশ কৰে। অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আন এগৰাকী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়েও নিজৰ বক্সিং ইভেণ্টত ছেমি ফাইনেলত প্ৰৱেশ কৰে। বক্সাৰ অংকুশিতা বড়োৱে হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে মহিলা বক্সাৰ আইকন মিলিয়ে দিল্লীৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইণ্ডিয়ান ছুপাৰ লীগ IISL ফুটবল প্ৰতিযোগিতাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত যোৱা নিশা অনুষ্ঠিত এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টে পঞ্জাৱ এফচিক 3-0 পৰাজিত কৰে। এই জয়ৰ সুবাদত দলটো সৰ্বমুঠ 46 পইণ্টেৰে প্লে অফলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে। মোহন বাগানৰ জেমি মেকলাৰেনে খেলখনৰ দ্বিতীয়াৰ্ধত 2টা গ'ল আৰু লিষ্টন কলাকুৱে 1টা গ'ল দিয়ে। প্ৰতিযোগিতাত আজি গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত গোৱা ফুটবল ক্লাব আৰু ওড়িশা ফুটবল ক্লাব মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। গোৱাই শেহতীয়াকৈ জামছেদপুৰৰ হাতত পৰাজিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ খেলখনত জয়লাভ কৰাৰ প্ৰচেষ্টা চলাব। 70 জনীয়া দিল্লী বিধানসভাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। ভোটদানৰ হাৰ প্ৰায় 60.42%। উত্তৰ পূব দিল্লীত সৰ্বাধিক 66.25% ভোটদানৰ হাৰ পোৱাৰ বিপৰীতে দক্ষিণ পূব দিল্লীত সৰ্বনিম্ন ভোটদানৰ হাৰ 56.16% পোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ আৰু পাছলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অৰুণাচলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ লগতে কম বেছি পৰিমাণে কুঁৱলি পৰিব বুলিও আগলি বতৰা দিছে। অসম মন্ত্ৰীসভাৰ বৈঠকত কৰ ফাঁকি ৰোধ আৰু মূল্য সংযোজিত কৰ গাঁথনিক অধিক শৃংখলিত কৰাৰ বাবে সিদ্ধান্ত। ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ সীমান্ত সুৰক্ষা বাহিনীৰ নিৰ্দেশনা। সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন বিভাগক নিৰ্দেশ। যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ আৰু নাগপুৰত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।